কলসিয়া অধ্যায় চারি। হে প্ৰভুবিলাক, স্বৰ্গত তোমালোকৰো এজন প্ৰভু আছে। ইয়াকে জানি নিজ দাসবিলাকৰ প্ৰতি ন্যায় আৰু সাম্য ব্যৱহাৰ কৰা। তোমালোকে প্ৰাৰ্থনাত লাগি থাকিবা আৰু ধন্যবাদেৰে তাত পৰ দিবা। আৰু খ্ৰীষ্টৰ যি নিগুৰু তত্ত্বৰ কাৰণে মই বন্ধ হৈ আছো, সেই নিগুৰু তত্ত্ব কবলৈ আৰু মই যিদৰে কোৱা উচিত সেইদৰে তাক প্ৰকাশ কৰিবলৈ ঈশ্বৰে যেন আমালৈ বাক্যৰ নিমিত্তে দুৱাৰ মেলি দিয়ে, এনে প্ৰাৰ্থনা আমাৰ কাৰণেও সেই একে সময়তে কৰিবা। আৰু বাহিৰে থকা তোমালোকৰ আগত জ্ঞানেৰে আচৰণ কৰিবা আৰু সু সময়ক কিনি ল'বা। আৰু কাক কেনেকৈ উত্তৰ দিব লাগে তাক যেন তোমালোকে জানিব পাৰা, এই নিমিত্তে তোমালোকৰ আলাপ সদায় অনুগ্ৰহযুক্ত আৰু লোণৰ আস্বাদযুক্ত হওক। প্ৰভুত প্ৰিয় ভাই আৰু বিশ্বাসী পৰিচাৰক আৰু সহদাস যি তুখিক, তেওঁ তোমালোকক মোৰ সকলো বিষয়ে জনাব। আমাৰ বিষয়ে যেন তোমালোকে জানিবলৈ পোৱা আৰু তেওঁ যেন তোমালোকৰ হৃদয়ত আশ্বাস দিয়ে, এইকাৰণে তেওঁক মই তোমালোকৰ তালৈ পঠালো। আৰু তেওঁৰ লগত তোমালোকৰ তাৰ উনিচিম নামেৰে এজন বিশ্বাসী আৰু প্ৰিয় ভাইকো পঠালো। তেওঁবিলাকে ইয়াৰ সকলো কথা তোমালোকক জনাব। মোৰ লগৰ বন্দিয়াৰ আৰিষ্টাৰ্ক আৰু বাৰ্ণবাৰ কুটুম্ব মাৰ্ক, এওঁৰ বিষয়ে তোমালোকে আদেশ পালা, এওঁ তোমালোকৰ তালৈ গ'লে গ্ৰাহ্য কৰিবা। আৰু যীশু যাক জুষ্ট বোলে, এওঁলোকে তোমালোকক মংগলবাদ কৰিছে। এওঁলোক চুন্নত হোৱা লোক, কেৱল এওঁলোকেই ঈশ্বৰৰ ৰাজ্যৰ নিমিত্তে মোৰ সহকাৰী, এওঁলোক মোৰ শান্তিজনক হ'ল। খ্ৰীষ্ট যীশুৰ দাস যি তোমালোকৰ তাৰ ইপাফ্ৰা, তেওঁ তোমালোকক মংগলবাদ কৰিছে। তোমালোকে যেন ঈশ্বৰৰ সকলো ইচ্ছাত সিদ্ধ আৰু নিশ্চয় কৰি থিৰে থাকা, এইকাৰণে তেওঁ সদায় প্ৰাৰ্থনাৰে তোমালোকৰ পক্ষে প্ৰাণপণ কৰিছে। কিয়নো তোমালোকৰ আৰু লায়দিকেয়া আৰু হিয়ৰাপলিত থকাবিলাকৰ কাৰণে তেওঁৰ বৰ পৰিশ্ৰম হৈছে। তেওঁৰ বিষয়ে মই ইয়াকে সাক্ষ্য দিছো।
লোক নামেৰে প্ৰিয় বেজে আৰু ডিমায়ো তোমালোকক মংগলবাদ কৰিছে।
লায়দিকেয়াত থকা ভাইবিলাকক নুস্ফাক আৰু তেওঁলোকৰ ঘৰত গোট খোৱা মণ্ডলীক মংগলবাদ দিবা। আৰু তোমালোকৰ তাত এই পত্ৰ পাঠ কৰা হৈ গ'লে যাতে লায়দেকিয়াত থকা মণ্ডলীটো তাক পাঠ কৰা যাব, এনে চেষ্টা কৰিবা। আৰু লায়দেকিয়াৰ পৰা যি পত্ৰ পাবা তাক তোমালোকেও পাঠ কৰিবা। আৰু আৰ্খিপ্পক এই কথা ক'বা, তুমি প্ৰভু যি পৰিচৰ্যা পদ পালা তাক সিদ্ধ কৰিবৰ কাৰণে তালৈ সাৱধান হ'বা। মোৰ এই মংগলবাদ মই পৌলে নিজ হাতে লিখিলোঁ। তোমালোকে মোৰ বন্ধন সোঁৱৰিবা। তোমালোকৰ লগত অনুগ্ৰহ থাকক।